দ্বিতীয় ৰাজাৱলী সোতৰ অধ্যায়। ইজৰাইলৰ ৰজা হোছেয়াৰ ৰাজত্ব। যিহুদা ৰজা আহজৰ ৰাজত্বৰ 12 বছৰৰ সময়ত এলাৰ পুত্ৰ হোছেয়াই সমৰিয়াত ইজৰাইলৰ ৰজা হৈছিল। তেওঁ 9 বছৰ ৰাজত্ব কৰিছিল। যিহুৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল। যদিও ইজৰাইলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল। অসুৰৰ ৰজা সমল নেচৰে আক্ৰমণ কৰি হোছেয়াক পৰাজয় কৰিলে। তাতে হোছেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল। পাছত অসুৰৰ ৰজাই বুজি পালে যে হোছেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে, কিয়নো তেওঁ মিছৰৰ চুৰ ৰজা ওচৰলৈ বাৰ্তাবাহকসকলক পঠাইছিল আৰু অসুৰৰ ৰজাক বছৰে বছৰে যি ৰাজ দিছিল সেয়া পুনৰ দিয়া নাছিল। সেইবাবে অসুৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল। তাৰ পাছত অসুৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি সমৰিয়ালৈকে গ'ল আৰু 3 বছৰলৈকে তাক অৱৰোধ কৰিলে। ইজৰাইলৰ পতন। হোছেয়া ৰাজত্বৰ 9ম বছৰৰ সময়ত অসুৰৰ ৰজাই সমৰিয়া দখল কৰিলে আৰু ইজৰাইলীয়াসকলক বন্দী কৰি অসুৰ দেশলৈ লৈ গ'ল। তেওঁলোকক তেওঁ হলহত গুজৰৰ নদী হাবুৰৰ পাৰত আৰু মাদিয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে। পাপ আচৰণৰ বাবে ইজৰাইলৰ অৱস্থা। এই সকলো ঘটিছিল কাৰণ যদিও ইজৰাইলৰ ঈশ্বৰ যিহুৱাই তেওঁলোকক মিছৰৰ ৰজা ফৰৌনৰ অধীনৰ পৰা বাহিৰ কৰি মিছৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহুৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ দেৱী পূজা কৰিছিল, যি জাতিবোৰক যিহুৱাই ইজৰাইলৰ সন্মুখৰ পৰা দূৰ কৰিছিল। তেওঁলোকৰ ৰীতি নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোকে চলিছিল। ইজৰাইলীয়াসকলে গোপনে ঈশ্বৰ যিহুৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। পহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবিদ নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নিৰ্মাণ কৰিছিল। তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্ৰত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচাৰা মূৰ্তিবোৰ স্থাপন কৰিছিল। যি জাতিসমূহক যিহুৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইজৰাইলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কৰ্মবোৰ কৰি যিহুৱাক কুদ্ধিত কৰিছিল। তেওঁলোকে মূৰ্তি পূজা কৰিছিল যদিও যিহুৱাই তেওঁলোকক কৈছিল যে তোমালোকে এনে কাৰ্য নকৰিবা। যিহুৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইজৰাইলৰ আৰু যিহুদা দেশক এইবুলি সাৱধান কৰি দিছিল, তোমালোক সকলো কুপথৰ পৰা ঘূৰা, মোৰ সকলো আজ্ঞা আৰু বিধি বিধান অনুসাৰে চলা, মোৰ দাস ভাববাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি বিধান তোমালোকৰ পূৰ্বপুৰুষসকলক দিছিলোঁ সেই সকলো বিধান যত্নেৰে পালন কৰা। তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহুৱাত বিশ্বাস নকৰাৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আকুৰ গোচ হৈ থাকিল। তেওঁলোকে যিহুৱাৰ বিধিবোৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ সৈতে স্থাপন কৰা আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অখাৰ মূৰ্তিবোৰৰ পাছত চলি নিজেও অখাৰ হৈ পৰিছিল। যিহুৱাই তেওঁলোকক যি লোকসমূহৰ দৰে চলিবলৈ নিক্ষেপ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতিসমূহৰ দৰেই চলিছিল। তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহুৱাৰ সকলো আজ্ঞা অগ্ৰাহ্য কৰি নিজৰ নিমিত্তে পূজা কৰিবলৈ হাঁচত ঢলা 2টা ডামৰী মূৰ্তি, 1টা আচেৰা মূৰ্তি সাজিছিল। তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা পূজা কৰিছিল। নিজৰ ল'ৰা ছোৱালীবোৰক তেওঁলোকে হোম বলিৰূপে উৎসৰ্গ কৰিছিল। ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মংগল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল। জিহুৱাৰ দৃষ্টিত যি বেয়া সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্ৰী কৰি জিহুৱাক কুদ্ধিত কৰি তুলিছিল। এই হেতুকে ইজৰাইলীয়া লোকসকলৰ ওপৰত জিহুৱাৰ অতিশয় কুদ্ধিত হ'ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে। কেৱল যিহুদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল। কিন্তু যিহুদা ফৈদেউ তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ আজ্ঞা অনুসাৰে নচলি ইজৰাইলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল। সেয়ে জিহুৱাই ইজৰাইলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে তেওঁলোকক কষ্ট দি আছিল। লুট কৰোতাসকলৰ হাতত তেওঁলোকক শুধাই দিছিল। জিহুৱাই ইজৰাইলীয়াসকলক দাউদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়িলৈ বেলেগ কৰিছিল তেতিয়া তেওঁলোকে নবাটৰ পুত্ৰ জাৰবিয়ামক ৰজা পাতিছিল। সেই জাৰবিয়ামে ইজৰাইলীয়া লোকসকলক জিহুৱাৰ নিৰ্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল। ইজৰাইলৰ লোকসকলে জাৰবিয়ামে কৰা সকলো পাপ কাৰ্যকে অনুসৰণ কৰি চলিছিল, সেইবোৰৰ পৰা ঘূৰি অহা নাছিল। এইদৰে জিহুৱাই তেওঁৰ সকলো দাস অৰ্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইজৰাইলক দূৰ কৰিলে। এইকাৰণে ইজৰাইলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচুৰ দেশলৈ নিয়া হ'ল। আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে। সমৰিয়াত আন লোকক পুনৰবাসিত কৰা। অচুৰৰ ৰজাই ইজৰাইলীয়াসকলৰ সলনি বেবিলন, কিপথা, অব্ৰা, সমাত আৰু চববৰিয়মৰ পৰা লোক আনি সমৰিয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে। তেওঁলোকে সমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে। সেই ঠাইত বসতি কৰাৰ আৰম্ভণিতে তেওঁলোকে জিহুৱাক ভয় কৰা নাছিল। এই হেতুকে জিহুৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে। তেতিয়া অচুৰৰ ৰজাৰ আগত তেওঁলোকে ক'লে, আপুনি যি জাতিবোৰক আনি সমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে তাক নাজানে। সেয়েহে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে। তেতিয়া অচুৰৰ ৰজাই এই আজ্ঞা দিলে, তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক, তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে তাক শিকাওক। সেয়ে সমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈতেলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে জিহুৱাক উপাসনা কৰিব লাগে তাক তেওঁ শিকালে। তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নিৰ্মাণ কৰিলে আৰু সমৰিয়াৰ লোকসকলে নিৰ্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে। সেইদৰে বেবিলনৰ লোকসকলে চকুত বনুতৰ মূৰ্তি, কুঠৰ লোকসকলে নেগলৰ মূৰ্তি, সমাতৰ লোকসকলে অসীমা মূৰ্তি সাজিলে, অবিয়াসকলে নিভজ আৰু তত্তকৰ মূৰ্তি সাজিলে, অদ্যমেলক আৰু অন্নমেলক নামৰ সফবৰিয়মৰ দেৱতাবোৰৰ উদ্দেশ্যে সফবৰিয়মৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তানসকলক জুইত পুৰি উৎসৰ্গ কৰিলে। তেওঁলোকে জিহুৰাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাই মঠবোৰত পুৰোহিতৰ কাৰ্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল। সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাই মঠ মন্দিৰবোৰত বলি উৎসৰ্গ কৰিছিল। তেওঁলোকে জিহুৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল সেই জাতিবোৰৰ নিয়ম প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা অৰ্চনা কৰিছিল। আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম প্ৰণালী মানি চলি আছে। তেওঁলোকে প্ৰকৃতাৰ্থক জিহুৱাক উপাসনা নকৰে কাৰণ জিহুৱাই যি জাকোবৰ নাম ইজৰাইল ৰাখিছিল সেই জাকোবৰ সন্তানসকলৰ বিধি বা নিৰ্দেশ বা বিধান বা যিহুৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে। জাকোবৰ সৈতে যিহুৱাই ইজৰাইলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, তোমালোকে আন কোনো দেৱ দেৱীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা। কিন্তু যিহুৱাই যিজনে মহাপৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহুৱাৰেই উপাসনা কৰিবা, তেওঁকে প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবা। তেওঁ যি সকলো বিধি নিৰ্দেশ বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা। মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা, কিন্তু তোমালোকৰ ঈশ্বৰ যিহুৱাকেই তোমালোকে উপাসনা কৰিবা। তাতে তেওঁৱেই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব। তথাপিও তোমালোকে সেই কথালৈ কাণ নিদিলে। তেওঁলোকে পূৰ্বে যিদৰে কৰিছিল সেই অনুসাৰে চলি থাকিল। এইদৰে সেই জাতিসমূহে যিহুৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা প্ৰতিমাকো পূজা কৰিছিল। তেওঁলোকৰ পূৰ্বৰ পুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।